ভগ্নায় নমঃ, ওং অগ্নায় নমঃ, ওং অগ্নায় নমঃ।
শুণ সুধি জনে মা ভৌণী, কহুছি অগিরা পুনেইর কাহাণী। পুণ্য মাস মাঘ মাস পূর্ণিমা দিন, সবুঠি অগ্নি উৎসব হুয়ে পালন। পারম্পরিক ভিত্তিরে হই এহা, পূর্ব পুরুষরু চালুথিলা সে যাহা। অগ্নি দেবতাঙ্কু নেই এই পর্বটি, সমাজরে যাহার গুরুত্ব রহিছি। আম এই ভারতীয় পরম্পরারে অগ্নিকু দেবতা ভাবিথান্তি মনরে। অগ্নি এক এপরি দেবতা অটন্তি, সবুঠি সর্বত্র সিয়ে বিরাজিছন্তি। নিজে জলি অন্যকু আলোক দিয়ন্তি, জগত মঙ্গল প্রভু চিন্তা করন্তি। যজমান দ্বারা হেউথিবা হবিকু, দেইথান্তি নেই স্বর্গর দেবতাঙ্কু। বৈদিক সাহিত্যে অছি অনেক নাম, অগ্নি দেবতা হি সবুঠারু মহান। সবুঠারু আগে প্রভু উৎপত্তি হইছন্তি, সেথিপাই তাঙ্কু অগ্নি কুহন্তি, সেথিপাই তাঙ্কু অগ্নি কুহন্তি। অরণি স্থাপন দ্বারা উৎপন্ন হেতু, বলপুত্র কুহা যাই থাই অগ্নিকু। যেউ অগ্নিকু স্থাপন করা হুয়ই, ক্রব্যাদ্য বলি তাহার নাম হুয়ই। লৌকিক হোমরে হইলে ব্যবহার, পাবক নামটি জাণ হুয়ে তাহার। ঋগ্বেদরে প্রণীত প্রথম মন্ত্র, অগ্নি দেবতাঙ্ক নামে অছি লিখিত। এথিরু জনা পড়ুছি বৈদিক যুগে, অগ্নি পূজা হেউথিলা সবুঠু আগে। আরম্ভ মন্ত্রটি সেথিপাই বেদরে লেখা হই অছি অগ্নি কর নামরে। ঋষিগণ যেতেক বৈদিক যুগরে, সবু মগ্ন থিলে অগ্নি উপাসনারে। দেবতা মানঙ্ক মধ্যে অগ্রণী সিয়ে, তাঙ্কু পুরোহিত বলি ডাকরা হুয়ে। অথর্ব বেদরে বর্ণিত হই অছি, সর্বদেব স্বরূপ বি কুহা যাইছি। সাম বেদরে বি অগ্নিক মহিমা বর্ণিত, যাহা রহি অছি হই লিখিত, যাহা রহি অছি হই লিখিত। দুই সহজায় সুক্ত লেখা বেদরে বর্ণিত হইছি অগ্নিকর নামরে। ইন্দ্রক পছকু অগ্নিকর বর্ণনা, সংখ্যা দৃষ্টিরু হুয়ই দ্বিতীয় গণা। ইন্দ্র যদি যোদ্ধা মানঙ্কর দেবতা, অগ্নি বিগৃহস্ত মানঙ্কর দেবতা। অগ্নি প্রত্যেক গৃহর অতিথি জাণ, পাইথান্তি সিয়ে গৃহ দেবতা মান্য। পুরোহিত জনে থিলে পূর্ব ভারতে, প্রমথ নামরে জানিথিলে সমস্তে। পূর্ব ভারতে প্রথমে অগ্নি পূজন, करिथिले सेई शुद्ध पुत्र ब्राह्मण पुराण रे अग्नि कर प्रकाश शक्ति केउ आदिम जुगरु लिखित अछि अग्निदेव हेले सत्यर परीक्षक पवित्र अशुद्धतार महाप्रतीक पतिव्रतार परीक्षा देले जानकी निजे अग्निदेवतार रखिले साथी धास न बाजिला टिके सती सीतांक देहे जुगे जुगे सत्य कथाटी जुगे जुगे सत्य कथाटी महाभारत रे कथा रही पुणी यज्ञरु जन्म नेले यज्ञसेनी अग्नि सकल प्राणी कर धारक बाहर भीतर अग्नि रे प्रतिष्ठित सृष्टि असंभव पुणी अग्नि बिहुने जीवन जहा चली अग्नि कारणे कालिदास लेखिंट महाकाव्यरे अग्निठ पवित्र किसी नहीं संसारे गंगा जल आउ अग्नि थारु पवित्र संसार रे आउ किसी नहीं निश्चिंत माघ पूर्णिमा तो एक पवित्र दिन अग्नि उत्सव सरागे हुए पालन संध्यारे उत्सव सबु गाँ गंडारे व्यस्त सबु छण नड़ार संग्रह दुई गोटी नड़ा गदा सज करती गोटे बड़ को गोटे छोट रखती नड़ा रखा गरु लिपा पछारे चिता पड़ी थाए पुणी से ही जागारे घर घर बुली नड़ा पुणी मागी आणती फलमूल भोग सरागे किणी फलमूल भोग सरागे किणी नड़ा गदा पूजा पाई ब्राह्मण डाकी धूप दीप भोग थाल भक्ति रे रखी पूजा करती गोसाई अग्नि मंत्र रे हरि बोल हूल हूली सबु तुंड रे आलु सारु बाई गण परिबा जेते नड़ा गदा मध्य पुणी रखती केते कीर्तन मंडली संकीर्तन करती अग्नि को नाम रे हरि बोल दियंती कमार शाळर अग्नि संजोग करी गोसेई पढ़ती मंत्र तुंडे उच्चारी हुतु हुतु होई नड़ा गदा जलई हरि बोल सबदरे जागा कंपई जेऊ दिग कुनियाटी जलिला जान से दिगरे निशे भल होइब धान जली गला परे अग्नि पाउंस नेई धान मारे टिके पकांती जाई परदिन झियो माने जागाटी लिपी भोग लागी करी थांती जतने बसी अग्नि देवंकर पूजा अटे अग्नि पुने मने रखी थीब भूलिब नाही मने रखी थीब भूलिब नाही।